ইষ্টেৰ চাৰি অধ্যায়। ৰজাৰ আগত ইষ্টেৰ নিবেদন। মদকহয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি চাই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে। তেওঁ কেৱল ৰাজদুৱাৰলৈকেহে গ'ল, কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল। প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোণ, ক্ৰদন আৰু বিলাপ হ'ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাই ওপৰত শুই পৰিল। ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁ নপুংসক দাসসকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক'লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মদক্ষয়ৰ বাবে কাপোৰ দি পঠিয়ালে যাতে মদক্ষয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে, কিন্তু তেওঁ সেইবোৰ গ্ৰহণ নকৰিলে। তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হঠাক নামৰ এজন ৰাজ নপুংসকক মাতি পঠিয়ালে। তেওঁ মদক্ষয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে। সেয়ে হঠাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মদক্ষয়ক লগ ধৰিলে। তেতিয়া মদক্ষয়ে নিজৰ লগত যি ঘটিছিল আৰু যিহুদী লোকসকলক বধ কৰিবলৈ সামনে কি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয়ে তেওঁক ক'লে। ইহুদীসকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ সুচনত বিলোৱা হৈছিল তাৰ এখন নকলো তেওঁক দিলে, যাতে সেই পত্ৰৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে। সেইবাবে তেওঁক ওপৰত দায়িত্ব দিবলৈ ক'লে। সেয়ে হঠাকে গৈ মদক্ষয়ে তেওঁক যিবোৰ কথা ক'লে সেই সকলো কথা ইষ্টেৰক জনালে। তেতিয়া ইষ্টেৰে হঠাকৰ লগত কথা পাতিলে। তেওঁ মদক্ষয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ ইষ্টেৰে হঠাক ক'লে, ৰজাৰ দাসসকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যিকোনোৱে ৰজাক লগ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে তেওঁৰ অৱশ্যে মৃত্যুদণ্ড হ'ব। কেৱল যিজনলৈ ৰজাই শুনাময় ৰাজদণ্ড ডালি মেলি দিয়ে সেইজনেহে জীয়াই থাকিব পাৰে। আজি 30 দিন হ'ল মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই। সেয়ে ইষ্টেৰৰ এই কথা হাঠকে মদক্ষয়ক জনালে। তেতিয়া মদক্ষয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে, যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্ৰসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা তেনে নাভাবিবা। যদি তুমি এই সময়ত নিজম দি থাকা, তেনেহ'লে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব, কিন্তু তুমি আৰু তোমাৰ পিতৃবংশ বিনষ্ট হ'ব। কোনে জানে, এই বিপদৰ সময়ৰ বাবেই হয়তো তুমি ৰাণীপদ পাইছা। তেতিয়া ইষ্টেৰে মদক্ষয়লৈ এই উত্তৰ দি পঠালে, আপুনি যাওক আৰু সুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। আপোনালোক মোৰ কাৰণে লঘোণ দিয়ক, 3 দিন 3 ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাসসকলেও সেই একেদৰে লঘোণ দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ'ব লাগে তেনেহ'লে মই হ'ম। মদক্ষয়ে ইষ্টেৰে তেওঁ কোৱাৰ দৰে কৰিবলৈ গ'ল।